এখন পৃথিবীর এটা পরিয়াল এটা ভবিষ্যতের বাবে সংসদ আজি নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্ৰকাশ কৰে যে এই গোলকীয় কাৰ্যসূচীত সংসদৰ 25গৰাকী অধ্যক্ষ 10গৰাকী উপাধ্যক্ষৰ লগতে আন 50গৰাকী সাংসদেও অংশগ্ৰহণ কৰিব। তেওঁ লগতে কয় যে এই অনুষ্ঠানতেই আফ্ৰিকীয় সংসদৰ অধ্যক্ষই পোনপ্ৰথমবাৰৰ বাবে জি টুৱেণ্টিৰ কোনো বৈঠকত অংশগ্ৰহণ কৰিব। অভিৱৰ্তনখনত 4টা সত্ৰ আয়োজিত হ'ব আৰু উদ্বোধনী সত্ৰত গণতন্ত্ৰৰ শক্তিৰ ওপৰত চৰ্চা কৰা হ'ব। আন সত্ৰসমূহত জলবায়ু পৰিৱৰ্তন, স্বাস্থ্য, শিক্ষা, কৃষি তথা শক্তিখণ্ডৰ ওপৰত গভীৰ পৰ্যালোচনা কৰা হ'ব বুলিও শ্ৰীবিৰলাই প্ৰকাশ কৰে। পবিত্ৰ গুৱাহাটীৰ্থ শ্ৰীমাতা বৈষ্ণদেৱী দৰ্শনৰ বাবে যোৱা ভক্তৰ সংখ্যা প্ৰতি মাহে ব্যাপক হাৰত বৃদ্ধি পাইছে। চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহলৈকে 73 লাখৰো অধিক তীৰ্থযাত্ৰীয়ে মাতা বৈষ্ণদেৱীৰ গুহা দৰ্শন কৰি দেৱী চৰণত তেওঁলোকৰ ভক্তি নিবেদন কৰে। বছৰৰ শেষলৈকে দৰ্শনাৰ্থীৰ সংখ্যাই 1 কোটি অতিক্ৰম কৰিব বুলি আশা কৰা হৈছে। আসন্ন নৱৰাত্ৰিৰ সময়ছোৱাত তীৰ্থযাত্ৰীৰ ব্যাপক সমাগমলৈ চাই শ্ৰীমাতা বৈষ্ণদেৱী মন্দিৰ ন্যাস পৰিষদে সকলো ধৰণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে বুলি পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনুপুল গাৰ্গে জানিবলৈ দিছে। ভাৰতে আজি চীনৰ হংচৌত অনুষ্ঠিত এছিয়ান গেমছত এটা সৰু দুটা ৰূপ আৰু 6টা ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ভাৰতে পুৰুষৰ হকী ফাইনেলত জাপানক 5-1 গ'লৰ ব্যৱধানত পৰাভূত কৰি সোণৰ পদক হস্তগত কৰে। এই জয়ৰ সুবাদতে ভাৰতীয় হকী দলটোৱে পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে। ইয়াৰ বিপৰীতে ব্ৰিজত ভাৰতীয় পুৰুষ দলে হংকঙক পৰাভূত কৰি ৰূপৰ পদক লাভ কৰে। ইয়াৰ পূৰ্বে ভাৰতে আৰ্চাৰীৰ ৰিকাৰ্ভ হিটাৰৰ দলীয় শাখাৰ ৱেটমেনক 6-2 ফলাফলত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰে। আনহাতে এই শীতলৰ ফাইনেলত ভাৰতীয় পুৰুষ দলে দক্ষিণ কোৰিয়াৰ হাতত পৰাজিত হৈ ৰূপৰ পদকত সন্তুষ্ট থাকিবলগীয়া হয়। একেদৰে ভাৰতৰ মহিলা দলে চেপাক্টাক্ৰৰ ছেমি ফাইনেলত থাইলেণ্ডৰ হাতত পৰাভূত হৈ ব্ৰঞ্জৰ পদক লাভ কৰে। ইপিনে ছয়নী মহিলাৰ 62 কিলোগ্ৰাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানত চীনৰ লাৰাজিয়াৰ হাতত 7টা ফলাফলত পৰাভূত হৈ ব্ৰঞ্জৰ পদক হস্তগত কৰে। চতুৰ্থ খেলুৱৈ কিৰণ বিষ্ণুয়েও মহিলাৰ 76 কিলোগ্ৰাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানত মংগোলিয়াৰ গানবাটক 6-3 ফলাফলত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ইপিনে পুৰুষৰ 57 কিলোগ্ৰাম ওজন শাখাত ফ্ৰী ষ্টাইল শিতানত অৰুণে চীনৰ লি ইংহুক 11-0 ফলাফলত পৰাস্ত কৰি দেশৰ হকে ব্ৰঞ্জৰ পদক লাভ কৰে। একেদৰে বেডমিণ্টনৰ পুৰুষৰ ছিংগলছত HS প্ৰণয়ে চীনৰ লি শ্বি চেঙৰ হাতত 2-0 ফলাফলত পৰাভূত হৈ ব্ৰঞ্জৰ পদকত সন্তুষ্ট থাকিবলগীয়া হয়। ইপিনে ভাৰতে আজি পুৰুষৰ ক্ৰিকেটৰ ছেমি ফাইনেলত বাংলাদেশক 9 উইকেটত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। ভাৰতৰ পুৰুষ কাবাডী দলেও পাকিস্তানক পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে এইবাৰৰ এছিয়ান গেমছত এতিয়ালৈকে 22টা সোণ, 34টা ৰূপ আৰু 39টা ব্ৰঞ্জসহ মুঠতে 95টা পদক লাভ কৰিছে। ভাৰত সম্প্ৰতি প্ৰতিযোগিতাৰ পদক তালিকাৰ চতুৰ্থ স্থানত আছে আৰু 100টা পদকৰ লক্ষ্য পূৰণৰ দিশত অগ্ৰসৰ হৈছে। পাকিস্তানৰ হায়দৰাবাদত অনুষ্ঠিত বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ নিজৰ প্ৰথমখন খেলত নেডাৰলেণ্ডক 287 ৰণৰ বিজয় লক্ষ্য বান্ধি নিছে। খেলখনত পাকিস্তানে প্ৰথমে বেট ধৰি 49 অভাৰত 8টা উইকেট হেৰুৱাই 286 ৰণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত নেডাৰলেণ্ডে অমলৰ বাটৰ লহাত পৰালৈকে 11.2 অভাৰত 2টা উইকেট হেৰুৱাই 51 ৰণ সংগ্ৰহ কৰি খেলি আছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটা আকৌ এবাৰ। ভাৰতীয় ৰিজাৰ্ভ বেংক RBIৰ মুদ্ৰানীতি কমিটীয়ে ৰেপ ৰেট পূৰ্বৰ 6.5% অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে বিগত কেইটামান বছৰত বাওপন্থী সন্ত্ৰাসবাদ নিয়ন্ত্ৰণত যথেষ্ট সাফল্য অৰ্জন কৰিব পৰা গৈছে আৰু এইবিধ সম্প্ৰতি নিৰ্ণয় পৰ্যায়ত উপনীত হৈছে। ইয়াৰে মানৱাধিকাৰ কৰ্মী ৰাজীৱ মহম্মদীক চলিত বৰ্ষৰ শান্তিৰ নবীন বিষয়ে সন্মানিত কৰা হৈছে আৰু ভাৰতীয় আজি চীনৰ হাংচৌত অনুষ্ঠিত এছিয়ান গেমছত 1 সোণ, 2টা ৰূপ আৰু 6টা ব্ৰঞ্জ পদক অৰ্জন কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।